وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ فَلَمَّا تَرَاءَتِ الْفِئَتَانِ نَكَصَ عَلَى عَقِبَيْهِ وَقَالَ إِنِّي بَرِيءٌ مِنْكُمْ إِنِّي أَرَى مَا لَا تَرَوْنَ إِنِّي أَخَافُ اللَّهَ وَاللَّهُ شَدِيدُ الْعِقَابِ.
আৰু স্মৰণ কৰা যেতিয়া শয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলী খুবনীয় কৰিছিল আৰু কৈছিল, আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ'ল, তেতিয়া সি পিছ হুঁহুকিলে আৰু ক'লে, নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই এনেকুৱা কিবা দেখি আছোঁ যিটো তোমালোকে দেখা পোৱা নাই, নিশ্চয় মই আল্লাহক ভয় কৰোঁ কাৰণ আল্লাহ শাস্তিদানত অতি কঠোৰ।